أَلَمْ تَرَ إِلَى الَّذِي حَاجَّ إِبْرَاهِيمَ فِي رَبِّهِ أَنْ آتَاهُ اللَّهُ الْمُلْكَ إِذْ قَالَ إِبْرَاهِيمُ رَبِّيَ الَّذِي يُحْيِي وَيُمِيتُ قَالَ أَنَا أُحْيِي وَأُمِيتُ قال إبراهيم فإن الله يأتي بالشمس من المشرق فأتي بها من المغرب فبهت الذي كفر والله لا يهدي القوم الظالمين
তুমি সেইজন ব্যক্তিৰ কথা ভাবিছোঁ নাইনে যিয়ে ইব্রাহিমৰ লগত তেওঁৰ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছিল যিহেতু আল্লাহে তাক ৰাজত্ব প্ৰদান কৰিছিল যেতিয়া ইব্রাহিমে কলে তেওঁ হৈছে মোৰ প্ৰতিপালক যিজনে জীৱনদান কৰে আৰু মৃত্যু প্ৰদান কৰে সি ক'লে ময়ো জীৱনদান কৰোঁ আৰু ময়ো মৃত্যু ঘটাওঁ তেতিয়া ইব্ৰাহিমে ক'লে নিশ্চয় আল্লাহে সূৰ্যক পূবৰ পৰা উদয় কৰে তুমি ইয়াক পশ্চিম ফালৰ পৰা উদয় কৰি দেখুৱাচোন ফলত কাফিৰজন বুদ্ধিহীন হৈ পৰিল আৰু আল্লাহ জালিম সম্প্ৰদায়ক হিদায়ত নকৰে